আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো ঋতুস্মতা চামুলীয়ে। ৰাজ্যখনত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণৰ বাবে বিভিন্ন দিশ চালি জাৰি চাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন বৈঠকত মিলিত হয়। এই পৰ্যায়ত 37 লাখ মহিলা হিতাধিকাৰীৰ বেংক একাউণ্টত মাহিলী 1250 টকাকৈ প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি বৈঠকত এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত পালন কৰিবলগীয়া নীতি নিৰ্দেশনাসমূহ সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে এইবাৰ এই আঁচনিৰ অধীনত ৰাজনৈতিকভাৱে সক্ৰিয় পৰিয়ালসমূহক এই আঁচনিৰ আওতাৰ পৰা বাহিৰত ৰখাটো নিশ্চিত কৰা হ'ব। তদুপৰি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ওজৰ আপত্তি নিৰাময়ৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি দৰিদ্ৰ আৰু প্ৰান্তীয় অঞ্চলৰ হিতাধিকাৰী চিনাক্ত কৰাৰ বাবে শক্তিশালী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে 2020 চনত আৰম্ভ কৰা এই আঁচনিয়ে প্ৰথম অৱস্থাত 19 লাখ লোকক মাহিলী 830 টকাকৈ প্ৰদান কৰিছিল। সম্প্ৰতি 37 লাখ লোকক ইয়াৰ দ্বাৰা উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনি ৰূপায়ণ কৰি অসম মহিলা হিতাধিকাৰীসকলক এনেধৰণে প্ৰথমবাৰৰ বাবে ধন প্ৰদান কৰা ৰাজ্যসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছে। দেশৰ কেইবাখনো ৰাজ্যই অসমৰ এই আঁচনিৰ আৰ্হি গ্ৰহণ কৰাক লৈ মুখ্যমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে দক্ষিণ কামৰূপ অঞ্চলৰ পলাশবাৰীত একাংশ উদ্যোগী আৰু ব্যৱসায়ীয়ে অবৈধভাৱে চলোৱা নিৰ্মাণ কাৰ্যৰ ফলত নলা নৰ্দমা বন্ধ হৈ সৃষ্টি হোৱা কৃত্ৰিম বান্ধ সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে কৃত্ৰিম বানৰ ঘটনাৰ তদন্তৰ বাবে অঞ্জন কলিতাক নিযুক্তি দিছে। আদালতৰ নিৰ্দেশ অনুসৰি তেওঁ অঞ্চলটোত সৃষ্টি হোৱা কৃত্ৰিম বানৰ সমস্যা সন্দৰ্ভত ক্ষেত্ৰভিত্তিক অনুসন্ধান চলাব। অনুসন্ধান চলোৱাৰ লগতে সকলো পক্ষৰ মতামত গ্ৰহণ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ শ্ৰীকলিতাক নিৰ্দেশ দিয়া হৈছে। উচ্চ ন্যায়ালয়ে অৰ্পণ কৰা দায়িত্ব তেওঁ যাতে সুচাৰুৰূপে সম্পাদন কৰিব পাৰে তাৰ বাবে স্থানীয় প্ৰশাসন আৰু আৰক্ষীক সহায় কৰিবলৈও নিৰ্দেশনাত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে পলাশবাৰী অঞ্চলত সৃষ্টি হোৱা কৃত্ৰিম বান সমস্যাৰ ক্ষেত্ৰত হস্তক্ষেপ বিচাৰি 9 জন স্থানীয় লোকে উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছিল। ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি ৰূপায়ণ কৰা সদস্য ভৰ্তি অভিযানৰ অংশ হিচাপে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ 10খন জিলাৰ দলীয় সভাপতি, মণ্ডল সভাপতি আৰু সদস্য ভৰ্তি অভিযানৰ কৰ্মকৰ্তাসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনা কৰে। তেওঁ লগতে এই অভিযানৰ সবিশেষ বুজ ল'বলৈ বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে আজি এই অভিযানৰ অংশ হিচাপে দলীয় নেতৃত্বই ডিব্ৰুগড়কে ধৰি ৰাজ্যৰ 10খন জিলা তদাৰকৰ দায়িত্ব অৰ্পণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে দলটোৰ সৈতে জনসম্পৰ্ক শক্তিশালী কৰিবলৈ নতুন সদস্য ভৰ্তি অভিযান তীব্ৰতৰ কৰি তোলাৰ বাবে মন্ত্ৰীগৰাকীয়ে সকলো কাৰ্যকৰ্তাক আহ্বান জনায়। মাজুলীৰ শ্ৰী শ্ৰী আউনীআটী সত্ৰই প্ৰৱৰ্তন কৰা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা 2023ৰ বাবে গোলাঘাট জিলাৰ ঢেকিয়ালৰ গৱেষক ডিম্বেশ্বৰ শইকীয়ালৈ আগবঢ়োৱা হৈছে। সত্ৰ শতাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে এই বিষয়ে প্ৰকাশ কৰে। ঢেকিয়াল উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সংস্কৃত বিষয়ৰ শিক্ষক শইকীয়াৰ কীৰ্তনৰ সমীক্ষা শীৰ্ষক গৱেষণা ধৰ্মী গ্ৰন্থৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। শিক্ষকগৰাকীয়ে বৰ্তমানলৈ 8খন গৱেষণা ধৰ্মী গ্ৰন্থ ৰচনা কৰাৰ লগতে দুপুৰিৰো অধিক মননশীল প্ৰবন্ধ ৰচনা কৰিছে। ট্ৰেডিঙৰ নামত গ্ৰাহকক প্ৰবঞ্চনা কৰা গোচৰত গ্ৰেপ্তাৰ হোৱা স্বপ্ননীল দাসক আজি কামৰূপ মহানগৰ জিলাৰ সত্ৰ আৰু ন্যায়াধীশৰ আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ট্ৰেডিঙৰ নামত অবৈধ কাৰ্যকলাপ কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে স্বপ্ননীল দাসক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত অভিযুক্তক আজি আদালতত হাজিৰ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 29 ছেপ্টেম্বৰত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 114 সংখ্যক খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800117800 এই শুল্কবিহীন নম্বৰলৈ ফোন কৰি প্ৰধানমন্ত্ৰীলৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 27 ছেপ্টেম্বৰ পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIRৰ মোবাইল এপযোগে 29 ছেপ্টেম্বৰত দিনৰ 11 বজাত এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰা হ'ব।